গণনা পুস্তক 12 অধ্যায়। হাৰুণ আৰু মিৰিয়মে মুচিৰ অহিতে দুখ কৰা আৰু তাৰ দণ্ড। মুচিয়ে কোচ দেশীয় যিজনীক বিয়া কৰিছিল সেইগৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰুণে মুচিৰ অহিতে কথা ক'লে, কাৰণ তেওঁ এজনী কুচিয়া মহিলাৰ সৈতে বিয়া পাতিছিল। তেওঁলোকে ক'লে, জিহুৱাই জানো কেৱল মুচিৰ যোগেদি কথা কয়, আমাৰ যোগেদি নকয় জানো। আৰু জিহুৱাই সেই কথা শুনিলে, পৃথিৱীত থকা লোকসকলৰ মাজত মুচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল। পাছে জিহুৱাই পোনে পোনেই মুচি, হাৰুণ আৰু মিৰিয়মক ক'লে, তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বু গুৰিলৈ আহা। তাতে তেওঁলোক তিনিওজন ওলাই গ'ল। তেতিয়া জিহুৱাই মেঘস্তম্ভত নামি আহি তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ হাৰুণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগবাঢ়ি গ'ল। জিহুৱাই ক'লে, এতিয়া তোমালোকে মোৰ বাক্য শুনা। তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়, তেন্তে মই জিহুৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম, নাইবা সপোনত তেওঁৰ লগত কথা হ'ম। মোৰ দাস মুচি তেনে নহয়, তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী। তেওঁৰে সৈতে মই নিগুৰ বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখামুখি হৈ স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে, এই হেতুকে মোৰ দাস মুচিৰ অহিতে কথা ক'বলৈ তোমালোকে কিয় ভয় নকৰিলা। তাতে তেওঁলোকলৈ জিহুৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে। পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত চোৱা মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠ ৰোগ হ'ল। তেতিয়া হাৰুণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁ কুষ্ঠ ৰোগ হোৱাটো তেওঁ দেখিলে। তেতিয়া হাৰুণে মুচিক ক'লে, হাই হাই, মোৰ প্ৰভু, আমি মূৰ্খৰ দৰে কাৰ্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছো সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক। মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ'বলৈ নিদিয়ক। তেতিয়া মুচিয়ে জিহুৱাৰ আগত কাটৰুক্তি কৰি ক'লে, হে ঈশ্বৰ, বিনয় কৰিছো, এওঁক সুস্থ কৰক। পাছত জিহুৱাই মুচিক ক'লে, তেওঁ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহ'লে তেওঁ জানো 7 দিনলৈকে লাজ কৰি নাথাকিলেহেঁতেন। এই হেতুকে তেওঁ 7 দিন চাৱনীৰ বাহিৰে বন্ধ হৈ থাকক, পাছত তেওঁক পুনৰাই ভিতৰলৈ আনিবা। তেতিয়া মিৰিয়মক 7 দিন চাৱনীৰ বাহিৰত বন্ধ কৰি ৰখা হ'ল। যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ'ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে। পাছত লোকসকলে হছেৰুটৰ পৰা যাত্ৰা কৰি পাৰণ মৰুভূমি চাৱনী পাতিলে।